দ্বিতীয় সমুৱেল ৬ অধ্যায়। জিৰচালেমলৈ নিয়ম চন্দুক অনা। দাউদে পুনৰাই ইজৰাইলৰ আটাই মনোনীত লোকসকলক লৈ ৩০,০০০জন লোকক গোটালে। তাৰ পাছত দাউদ আৰু তেওঁৰ লগত থকা আটাই লোক উঠি যিহুদাত থকা বাবিলৰ পৰা ঈশ্বৰৰ নাম অৰ্থাৎ কৰূপ দুটাৰ মাজত বহা বাহিনীসকলৰ জিহুৱাৰ নামেৰে প্ৰখ্যাত সেই ঈশ্বৰৰ নিয়ম চন্দুক আনিবলৈ যাত্ৰা কৰিলে। পাছত তেওঁলোকে ঈশ্বৰৰ নিয়ম চন্দুক এখন নতুন ৰথত তুলি ল'লে। তেওঁলোকে সেই নিয়ম চন্দুক পৰ্বতত থকা অবিনাদবৰ ঘৰৰ পৰা উলিয়াই আনিলে। অবিনাদবৰ পুত্ৰ উজ্জা আৰু অহিয়েজুৱে সেই নতুন ৰথ চলাই আনিলে। তেওঁলোকে পৰ্বতত থকা অবিনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম চন্দুকে সৈতে ৰথখন উলিয়াই আনিলে। অহিও নিয়ম চন্দুকৰ আগে আগে গ'ল। তেতিয়া দাউদ আৰু ইজৰাইলৰ আটাই বংশই দেৱদাৰু কাঠেৰে সজা নানা ধৰণৰ বাদ্যযন্ত্ৰ নেবল খঞ্জৰী খুঁটিতাল আৰু ভূতাল আদি বজাই জিহুৱাৰ আগত গুণানুকীৰ্তন কৰিলে। যেতিয়া তেওঁলোকে নাখুনৰ মৰণা মৰা ঠাই পালে তাতে গৰুহাল পিছল খোৱাত উজাই হাত মেলি জিহুৱাৰ সেই নিয়ম চন্দুকটি ধৰিলে। তেতিয়া উজাৰ প্ৰতি জিহুৱাৰ ক্ৰোধ প্ৰজ্বলিত হ'ল। তেওঁৰ ভ্ৰান্তিৰ কাৰণে ঈশ্বৰে সেই ঠাইতে তেওঁক আঘাত কৰিলে। তাতে উজাৰ সেই ঠাইত ঈশ্বৰৰ নিয়ম চন্দুকটিৰ কাষতে মৃত্যু হ'ল। জিহুৱাই উজাক আঘাত কৰাৰ কাৰণে দাউদে মনত বেজাৰ পালে আৰু তেওঁ সেই ঠাইৰ নাম পেৰছ উজা ৰাখিলে। আজিলৈকে সেই ঠাইৰ নাম পেৰছ উজাই আছে। সেইদিনা দাউদৰ জিহুৱাৰ প্ৰতি ভয় লাগিল। তেওঁ ক'লে, জিহুৱাৰ নিয়ম চন্দুক মোৰ ওচৰলৈ কেনেকৈ আহিব? এই হেতুকে দাউদে তেওঁৰ লগত জিহুৱাৰ নিয়ম চন্দুকটি দাউদৰ নগৰলৈ আনিবলৈ ইচ্ছা নকৰিলে। তাৰ সলনি তেওঁ সেই নিয়ম চন্দুকটি গাতিয়া উবেদ ইদুমৰ ঘৰত থলেগৈ। জিহুৱাৰ নিয়ম চন্দুকটি গাতিয়া উবেদ ইদুমৰ ঘৰত ৩ মাহ থাকিল। তাতে জিহুৱাই উবেদ ইদুমক আৰু তেওঁ গোটেই ঘৰখনক আশীৰ্বাদ কৰিলে। তাৰ পাছত জিহুৱাই ঈশ্বৰৰ নিয়ম চন্দুকৰ বাবে উবেদ ইদুমৰ ঘৰ আৰু তেওঁ যি আছে সেই সকলোকে আশীৰ্বাদ কৰিলে। এইবুলি দাউদৰ আগত কোৱা হ'ল। তেতিয়া দাউদে গৈ উবেদ ইদুমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম চন্দুকটি দাউদৰ নগৰলৈ লৈ আনিলে। যেতিয়া জিহুৱাৰ নিয়ম চন্দুকটি কঢ়িয়াই অনা লোকসকলে চখুচ আগবাঢ়ি গ'ল, তেওঁ এটা বলদ গৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে। আৰু দাউদে হন সূতাৰ এখন এফুট পিন্ধি জিহুৱাৰ আগত পাৰে মানে নাচিলে। এইদৰে দাউদ আৰু ইজৰাইলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু হিঙাৰ বাদ্য বজাই বজাই জিহুৱাৰ নিয়ম চন্দুকটি লৈ আনিলে। তেতিয়া জিহুৱাৰ নিয়ম চন্দুকটি দাউদৰ নগৰত সোমাওঁতে চৌলৰ জীয়েক মিখলে খিৰিকী দুৱাৰেদি চাই আছিল। জিহুৱাৰ আগত দাউদ ৰজাক দেও দি নাচি থকা দেখি মনতে তেওঁ তুচ্ছ জ্ঞান কৰিলে। পাছত তেওঁলোকে জিহুৱাৰ নিয়ম চন্দুকটি ভিতৰলৈ আনি দাউদে তাৰ ঠাই স্থাপন কৰি ৰখা তম্বুৰ মজিয়াৰ মাজত ৰাখিলে। আৰু দাউদে জিহুৱাৰ সাক্ষাতে হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে। পাছে হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গৰ শেষ হোৱাৰ পাছত দাউদে বাহিনীসকলৰ জিহুৱাৰ নামেৰে লোকসকলক আশীৰ্বাদ কৰিলে। আৰু সকলো লোকৰ মাজত অৰ্থাৎ ইজৰাইলৰ গোটেই লোকসকলৰ মাজত থকা প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীক এটা পিঠা এটুকুৰা মঙ আৰু এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। পাছত সকলো লোক নিজ নিজ ঘৰলৈ গুচি গ'ল। তেতিয়া দাউদে নিজৰ পৰিয়ালক আশীৰ্বাদ কৰিবৰ বাবে উলটি আহিল। চৌলৰ জীয়েক মিখলে দাউদক আগবঢ়াবলৈ ওলাই গৈ ক'লে, আজি ইজৰাইলৰ ৰজা কেনে গৌৰৱান্বিত হ'ল। যেনেকৈ কোনো অমাৰ্জিত চিতৰ লোক নীলাজৰ দৰে বিবস্ত হয়, তেনেকৈ তেওঁ আজি নিজ দাগবোৰৰ মাজৰ বেটীসকলৰ আগত বিবস্ত হ'ল। তেতিয়া দাউদে সমিধান দি মিখলক ক'লে, তোমাৰ পিতৃ আৰু তেওঁৰ সকলো বংশৰ ওপৰত যিহুৱাৰ প্ৰজা ইজৰাইল লোকৰ অধ্যক্ষ পদত মোক যিজন সৰ্বশক্তিমান ঈশ্বৰে মনোনীত কৰিলে, সেই যিহুৱাৰ সাক্ষাতেই মই তাকেই কৰিলোঁ। এই হেতুকে মই সেই যিহুৱাৰ সাক্ষাতেই আমোদ কৰিম। মই ইয়াতকৈও আৰু লঘু হ'ম আৰু মোৰ নিজ দৃষ্টিত আৰু হীন হ'ম। কিন্তু তুমি যি বেটীসকলৰ কথা ক'লা, সিহঁতৰ আগতেই নীলাৰ্জৰ দৰে অমাৰ্জিত চিতৰ লোক হৈ আদৰ পোৱা হ'ম। এতেকে চৌলৰ জীয়েক মিখলৰ মৰণৰ কাললৈকে কোনো সন্তান নহ'ল।